আকাশবাণী গুৱাহাটী মুৰলী অঞ্চলী বাকৰিয়ে কৈছো অংকুৰজ্যোতি শৰ্মাই। দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা দিনত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ 904গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এখন নিৰ্বাচনী সভাত ভাগ লয়। শ্ৰীমোদীয়ে দাবী কৰে যে সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছে ভোটবেংকৰ কাৰণেহে কাম কৰাৰ বিপৰীতে এন ডি এয়ে দুখীয়া দলিত আৰু অনগ্ৰসৰ জনসাধাৰণৰ প্ৰতি সমৰ্পিত হৈ কাম কৰিছে। সমাজবাদী পাৰ্টীক তীব্ৰ সমালোচনা কৰি শ্ৰীমোদীয়ে আইন শৃংখলা আৰু সমাজবাদী পাৰ্টী পৰস্পৰৰ পৰিপন্থী বুলি দাবী কৰে। বৈঠকত অংশগ্ৰহণ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনসাধাৰণে এখন নতুন ভাৰত প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ৰাজ্যখনৰ কোচি আৰু বাঞ্চগাঁৱতো নিৰ্বাচনী সভাক সম্বোধন কৰে। আনহাতে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা অখিলেশ যাদৱে আজি চালানপুৰ আৰু বৰিয়াত প্ৰচাৰ চলায়। জনসাধাৰণক নিৰন্তৰ মুক্তচাৰেৰে পৰিচালিত কৰা বুলি দাবী কৰি শ্ৰীযাদৱে সাহসপক্ষক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি হিমাচল প্ৰদেশত চিমলা সংসদীয় সমষ্টিৰ অধীনত নাহান আৰু চিমলা জিলাত প্ৰচাৰত ভাগ লয়। কংগ্ৰেছ পাৰ্টীৰ বিনোদ চুলতানপুৰৰ সৈতে প্ৰচাৰ চলাই কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছে সংবিধান ৰক্ষাৰ বাবে যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ লগতে যোৱা বছৰৰ ৰাজ্যখন ভালেমান প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা সত্বেও কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই বুলি সমালোচনা কৰে। ৰাহুল গান্ধীয়ে আজি হামিৰপুৰ সংসদীয় সমষ্টিতো আন এখন নিৰ্বাচনী সভাত ভাগ লয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে উত্তৰ বংগোপসাগৰত সৃষ্টি হোৱা লাম্বা নামৰ ঘূৰ্ণ বতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় 270 কিলোমিটাৰ দক্ষিণ দক্ষিণ পূবত প্ৰচণ্ড ঘূৰ্ণ বতাহলৈ ৰূপান্তৰিত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতি ঘণ্টাত 110-135 কিলোমিটাৰ বেগেৰে আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগত পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে। ইফালে কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই ঘূৰ্ণ বতাহজাকৰ সম্ভাৱ্য প্ৰভাৱলৈ চাই আজি দুপৰীয়াৰ পৰা 21 ঘণ্টাৰ বাবে বিমানৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে এই সময়ছোৱাত বন্দৰটোৰ পৰা অহা যোৱা কৰা 394খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বন্ধ থাকিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি ৰাজ্যত বিশেষকৈ উজনিৰ সময়ত প্ৰাদুৰ্ভাৱ ঘটা এন কেইগৰাকী ৰোগৰ বিষয়ে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উজনি অসমৰ যোৰহাট, শিৱসাগৰ, মাজুলী আৰু গোলাঘাট জিলালৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এটা বিশেষজ্ঞ দল প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জিলাসমূহত ভিতৰুৱা অঞ্চলসমূহতো মহা আক্ৰমণ প্ৰতিহত কৰিবলৈ ধোঁৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি শ্ৰীমহন্তে জানিবলৈ দিয়ে। ইয়াৰ লগতে বিশেষজ্ঞ দলটোৱে ৰোগৰ উৎস আৰু প্ৰসাৰৰ কাৰণ বিশ্লেষণ কৰিব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইতিমধ্যে 4খন জিলাৰ আয়ুক্তৰ সৈতে কম্পিউটাৰত কথা পাতিছে বুলি কয়লাবৰত আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাতো গ্ৰীষ্মদাসত জনসাধাৰণ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। হাঁপানী, ডায়েৰিয়াৰ লগতে সাধাৰণ ভাইৰাছ ৰোগত শিশু আৰু বৃদ্ধ ব্যক্তিসকল চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে। এই ক্ষেত্ৰত ৰাজ্যক বিভিন্ন ক্ষেত্ৰত সতৰ্ক হ'বলৈ নাটক জিলা আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিগন্ত কুমাৰ বৰুৱাই সংবাদ মাধ্যমযোগে আহ্বান জনায়। জনসাধাৰণে বিশুদ্ধ খোৱাবৰ লগতে নাৰিকলৰ পানী, নিমখ চৰ্বত ইত্যাদি খাবলৈ পৰামৰ্শ আগবঢ়োৱা উপ অধীক্ষকগৰাকীয়ে ধূলিবালি আৰু প্ৰদূষণৰ ফলত এই সময়ছোৱাত ভাইৰাছ ৰোগসমূহ দেখা দিছে বুলি মত প্ৰকাশ কৰে। কৰিমগঞ্জ জিলাৰ কাৰাষ্ট্ৰ গ্ৰামত আজি এটা পথ দুৰ্ঘটনা সংঘটিত হয়। দুৱাৰীবাগ অঞ্চলত ৰেলগেট নথকা ৰেলৱে ক্ৰছিঙত এখন চাৰিচকীয়া বাহন আবদ্ধ হৈ পৰে আৰু ত্ৰিপুৰা অভিমুখী মালবাহী ৰেলখনে গাড়ীখনক খুন্দা মাৰি কিছু দূৰলৈ ঠেলি নিয়ে। অৱশ্যে গাড়ীখনত থকা 3জন যাত্ৰী গাড়ীৰ পৰা আনি নিৰাপদ স্থানত আশ্ৰয় লয়। পানীলোকৰ সময়ত ৰেলপথৰ পৰা ক্ষতিগ্ৰস্ত গাড়ীখন উদ্ধাৰ কৰা হয়। অসম ক্ৰিকেট সংস্থাৰ উদ্যোগত বৰপেটা অনুষ্ঠিত কলমতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত শ্ৰীমুখৰ অন্তিমখন খেলত খোৱা দল বৰপেটাই নগাঁও জিলাৰ দলক পৰাজিত কৰে। বৰপেটা জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত অনুষ্ঠিত খেলখনত বৰপেটা নিশ্চয় বিজয়ী হয়। এই জয়ৰ সুবাদত বৰপেটা প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত হয়। প্ৰথমে বেট ধৰি বৰপেটাৰ মুকেশ ওভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 87 ৰাণ সংগ্ৰহ কৰে। প্ৰতিক্ৰমে নগাঁও জিলা দলে 26 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 67 ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। এতিয়াৰ বাতৰি ইমানতে আহিব। নমস্কাৰ। Thank you.